Good evening, Itu Agashwani Kohima. Samlaga khobor puri ase imkung nongla. Pohila headlines. Nagaland Distinguished Holistic Organic Development Award 2025 to Organic Festa Asia China di jitise. Advisor Hikandi Jakhalobra, Rural Communities Empower kori dibole banking laga dorkar janai dise. Prime Minister Narendra Modi ba Mauritian counterpart logote bilateral budget kori se. Charta agreements kan sahi kori se aro Limapur administration ba ILP implementation laga streamline kori bole bosti khan logote look kori se. Itia pura khobar. Nagaland logote Distinguished Holistic Organic Developments Award 2025 to Organic Festa Asia di award kuri disi June to Shanghai China di September 3 tarikh ba 5 tarikh tak rakhise award to IFOAM Organics Asia bra Messi Dusseldorf logoti milaigina present kuria bra organic practices by chan kuria se aru Nagaland organic produce kan parhai dibola se award to director of industries aru commerce P Tokuka Sima aru additional director horticulture Mittam Shibabra state laga naam di receive korise Nagaland laga 15 member delegation bra event di jokloi se aru Nagaland India pavilion nichidi sarkar departments aru enterprises kan state bra bhag loi se advisor for industries and commerce Hikani Jakhalobra, banking bra, rural communities empower korigina, financial security par haidia laka dorkar janadi se. Ekta financial awareness camp, batti bosti, chumukutimadi jakali, kothagri taibra kwesiki, traditional bra, digital banking te botli korigina, bosti manukan lokodi, sob somoidi, finances kan, thik chuli rakibuli, dia se.
Government of India laga program hoise kuli bi alag alag scheme aise kuli bi apni laga bank account na thakile to iku na pare poila laga time to alag ase kuli bi itia laga time to itia to sob ekta digital bi hoye ase
Shrimati Jakhalobra bosti manukan logoti zero balance accounts insurance aru pensions kan laga faida uthai kina Ahitakya somai nicho tokapisa obosta bachai rakhibole monothai dise Eventi Kothakuri Executive Director Bank of Baroda Bina Wahid Prakwesik Inclusive Growth Nimiti Financial Inclusion do dorkar ase aro India takot kore dibole resilient do foundation ase
Financial inclusion is not merely a banking program it's a tool of social transformation it enables individuals irrespective of income background or location to access savings, credit, insurance, and pension schemes. More than that, it brings dignity to every individual, identity and security, bridging the gap between aspiration and opportunity.
Event to Department of Financial Services, RBI logot milaigina. Rakhya nationwide campaign laga ekta bhagasi jontobra alag alag schemes kan PM Jan Dhan Yojana aro Atal Pension Yojana nishina coverage to parhai di ase Prime Minister Narendra Modi bra bilateral budget to Mauritian Prime Minister Navin Chandra Ram Gulam logoti aji Varanasi di rakise ekta joint press briefing di Shri Modi bra duita desh ma jodi juri laga takot hua janai gina India ro Mauritius to khali partners nohoi kindo ikta parivar asibile koise
India and Mauritius are two nations, but our dreams and destiny are one. इस वर्ष हम सर शिव सागर राम गुलाम जी की 125वीं जयंती मना रहे हैं वे केवल मॉरिशस के राष्ट्रपिता ही नहीं बल्कि भारत और मॉरिशस के बीच अटूट सेतु के संस्थापक भी थे उनकी यह जयंती हमें मिलकर अपने संबंधों को नई ऊंचाई पर ले जाने की प्रेरणा देती रहेगी
Bilateral budget te mil milap laga pura rakise. Budget kuria pasuti duita desh brabi charta agreements kando. Science or technology, oceanography, administrative training aro telemetry laga fields di sohe kurise. Nepal di kondokol thaki akarani aro Ministry of External Affairs bra advisory di akarani. Nagaland bra helpline kantu state laga manukan phasi thakiyane miti dise emergency aur dusra mudup korni janta khan bra NSDM laga state emergency operation center logote 0370 2291122 2291120 aro 2229 1123 di contact kribali nohali embassy of india kathmandu di 977-980-860-2881 aro 977-981-1123 032613 কণ্টেক্ট কৰিবলৈ পাৰিব। ইটোৰ লগত নেপাল দি বহিয়া নাগালেণ্ড লগা মানুহখন লগত বাহাৰ নাওলাবলৈ আৰু হুঁচিয়াৰ থাকে বুলি চাল্লাহ দিছে। তাইখন লগতে নেপাল অথৰিটিজ আৰু ইণ্ডিয়ান এম্বাচীৰ পৰা লোকেল বাজাব গাইডলাইনছ দিয়া খণ্ড মানি বুলি কৈছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগাই চেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি। আপুনি খান পৰা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা ভি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। চৰকাৰৰ পৰা এডুকেশ্যন চেক্টৰে GST দাম কাণ্ডো ষ্টেচনাৰী আইটেমছে বেছি কম কৰি দিছে। নতুন ৰিফৰ্মছ নিজেদে ষ্টেচনাৰী আইটেমছ কান পেঞ্চিলছ, শাৰ্পনাৰ্ছ, ক্ৰেয়নছ, এক্সাৰচাইজ বুকছ, গ্ৰাফ বুকছ, মেপছ আৰু চাৰ্টছ কাণ্ডো আগতে 12% থাকিয়াৰ পৰা হাতাই দিছে আৰু ইৰেজাৰ্ছ কাণ্ডো GST 5% থাকিয়াৰ পৰা হাতাই দিছে। ইটো হাতাই দিয়াৰ পৰা ষ্টুডেণ্ট লগতে মোটক দি কিনা এডুকেশ্যন খৰ্চাখন কম কৰি দিবলৈ আছে। এইটোৰ পৰা ৰুৰেল জেগা দি চৰকাৰ স্কুল টিভি ষ্টুডেণ্টছ লগতে মোটক দিবলৈ আছে। ইনাৰ লাইন পাৰ্মিট ILP লগা ইমপ্লিমেণ্টেশ্যন ষ্ট্ৰীম লাইন কৰিবলৈ আৰু কমিউনিটি লেভেল জিমিটাৰ ৰাখি একটা ডাঙৰ গাদামো ঠাই দিয়া দি ডিমাপুৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পৰা আজি একটা মিটিংটো ডিষ্ট্ৰিক্ট লগা চব 31 চাৰ্ডাৰ বস্তিখন লগতে ৰাখিছে। মিটিং পাছতে খবৰ মানুহখন লগতে কথা কৰি ছাব ডিভিজনেল অফিচাৰ SDO বিৰিদিন জিলিয়াং পৰা জনাই দিছে কি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পৰা অফিচিয়েল নটিফিকেশ্যন হিচাপে ILP ফিজ জমা কৰি লগা 33% নিজৰ ভিলেজ কাউঞ্চিলছ লগতে দিবলৈ আছে। তাৰ পৰা কৈছে কি ভিলেজ কাউঞ্চিল নহ'লে জানতাখন পৰা ILP চেক কৰিবলৈ নহ'লে ফিজ লগাই দিবলৈ কোনো অথৰাইজ কৰিয়া নাই।
The district administration through the office of the commissioner Nagaland to ensure that 33% of the ILP fees levied on his category of ILP to be remitted to the concerned village council as per the register of ILP holders staying in the village which are maintained by the respective village council. We have instructed them also that the village council or any of the public cannot do the ILP checking. They are not authorized in find the post.
মিটিং সময়তে অফিচিয়েল ILP ৰেজিষ্টাৰ ফৰ্মেটছ কাণ্ড ভাগ কৰি দিছে আৰু ভিলেজ ৰিপ্ৰেজেণ্টেটিভ লগতে ৰেজিষ্টাৰ্ডে ILP হোল্ডাৰ্ছ লগা পূৰা জানকাৰী ৰাখিবলৈ জনাই দিছে। উখাবৰা সবচে পহিলাবাৰ কাৰণে বানানা ফেষ্টিভেলটো অক্টোবৰ 22nd বা 23rd তাক ৰাখি কিনে এগ্ৰিকালচাৰ ইনোভেশ্যন লোকেল প্ৰডিউচ বঢ়াই কিনে মাৰ্কেট লগতে তাকত পৰা জৰাই দিবলৈ আছে। মামলাটো ডিষ্ট্ৰিক্ট প্লানিং আৰু ডেভেলপমেণ্ট বৰ্ড মান্থলি মিটিং দি যোৱাকালি চৰ্চা কৰিছে। আলাগ আলাগ কমিটিজ আৰু ডিপাৰ্টমেণ্টছ পৰা নেচাৰ তৈয়াৰ কাম খান্দে লজিষ্টিক্স বানানা বেজ প্ৰডাক্ট এক্সিবিশ্যন ষ্টেক হোল্ডাৰ চামিল কৰি আৰু টেকনিকেল ৱৰ্কশ্বপছ মিলাই কিনে ৰাখিবলৈ থাকে জনাই দিছে। মিটিং সময়তে মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ এন মুনচান কাইথান পৰা জনাই দিছে কি ডক্টৰ মৎস্য মেমৰিয়েল ডিষ্ট্ৰিক্ট হস্পিটেল পৰা কায়াকাল্প এৱাৰ্ড দি ছেকেণ্ড প্ৰাইজ জিতিছে। যিহেতু ইউনিয়ন হেল্থ মিনিষ্ট্ৰীৰ পৰা চব চাফাই হাইজেন আৰু ইনফেকশ্যন কণ্ট্ৰল দি সবচে ভাল কাৰণে স্বচ্ছ ভাৰত মিছন নিচিদি দিছে। এডভাইজাৰ মথং য়ান পৰা গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ GAM ভাল পৰা চলাবলৈ নিমিত্তে ট্ৰেইনিং আৰু পাব্লিক এৱেৰনেছ কাৰণে দৰকাৰ জনাই দিছে। উখা ডিষ্ট্ৰিক্ট প্লানিং আৰু ডেভেলপমেণ্ট বৰ্ড মিটিং যোৱাকালি ৰাখিয়া সময় মামলা দি উঠাই দি কিনে তাৰ পৰা কৈছে কি GAM পৰা চৰকাৰ এণ্টিটিজ কাৰণে অনলাইন পৰা কিনিবলৈ আৰু খোলাৰো চাফা ৰাখিবলৈ দি আছে। প্লেটফৰ্ম পৰা MSMEs ষ্টাৰ্টআপছ আৰু মহিলা অণ্টাৰপ্ৰেনাৰ্ছ লগতে মুদব দি কিনে নেশ্যনেল ইনিচিয়েটিভখন ডিজিটেল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়া নিচিনা লগতে মিলাই দি আছে। আৰু ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ পি টুকুকা সীমাৰ পৰা ষ্টেট হেণ্ডলুম এক্সিবিশ্যনটো আৰ্বান হাট ডিমাপুৰ দি খোলাই দিছে। এইটোৰ পৰা মাৰ্কেট সুবিধা কাণ্ডো ডমেষ্টিক আৰু এক্সপৰ্ট মাৰ্কেট টিভি হেণ্ডলুম প্ৰডাক্টছ কাণ উঠাই দিবলৈ আছে। চব মিলাই কিনে 60 পাৰ্টিচিপেণ্টছি আৰ্টিচিয়ানছ কাণ ওচৰত ডিষ্ট্ৰিক্ট পৰা মিলাই কিনে কিছুম কিছুম হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট চামান কাণ দেখাই ৰাখি আছে। এক্সিবিশ্যনটো ছেপ্টেম্বৰ 23rd তাৰিখ তাক জাৰি ৰাখিবলৈ আছে। ইভেণ্টটো নাগালেণ্ড হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট কৰ্পৰেশ্যন পৰা জয়কা কৰি আছে আৰু ডেভেলপমেণ্ট কমিশ্যনাৰ হেণ্ডলুমছ মিনিষ্ট্ৰী অফ টেক্সটাইল লগা অফিচ পৰা স্পনচৰ কৰি আছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। নাগালেণ্ড বা ডিষ্টিংগুইছড হলিষ্টিক অৰ্গেনিক ডেভেলপমেণ্ট এৱাৰ্ড 2025টো অৰ্গেনিক ফেষ্টাই এছিয়া চাইনা দি জিতিছে। এডভাইজাৰ হিকানি জাখালৰ পৰা ৰুৰেল কমিউনিটিজ এম্পাৱাৰ কৰি দিবলৈ বেংকিং লগা দৰকাৰ কাণ জনাইছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা মৰিচিয়ান কাউণ্টাৰপাৰ্ট তাই লগতে বাইলেটারেল বাতচিত করেছে, চারটা এগ্রিমেন্টস কারণ সহি করেছে আর ডিমাপুর এডমিনিস্ট্রেশন বা আই এল পি ইমপ্লিমেন্টেশন লাগা স্ট্রিম লাইন করে বলে বস্তি খান লগতে লগ করেছে। ইটোর লগত আজি চামলাগা খবর ইমান শেষ করে আছে, শুনিয়ে থাকিবি আহিয়া কালি ফজর 7:25 নাগামিজ খবর আনি দিবলে আছে।